জিৰিমিয়া ১৮ অধ্যায়। কুমাৰে নতুনকৈ কৰা পাত্ৰৰ উপমা। জিহুৱাৰ পৰা জিৰিমিয়ালৈ এই বাক্য আহিল, বোলে, তুমি উঠি কুমাৰৰ ঘৰলৈ নামি যোৱা, আৰু তাতেই মই তোমাক মোৰ বাক্য শুনাম। তেতিয়া মই কুমাৰৰ ঘৰলৈ নামি গলোঁ, আৰু চোৱা, কুমাৰে তাৰ চাকত নিজৰ কাম কৰি আছে, আৰু তেওঁ মাটিৰে তৈয়াৰ কৰা পাত্ৰ তেওঁ হাতত বেয়া হোৱা দেখি তেওঁ তাক লৈ পুনৰাই নিজ ইচ্ছামতে আন এটা পাত্ৰ বনালে। তেতিয়া জিহুৱাৰ পৰা মোলৈ বাক্য আহিল আৰু ক'লে, জিহুৱাই কৈছে, হে ইজৰাইল বংশ, এই কুমাৰৰ দৰে তোমালোকৰ লগত মই জানো ব্যৱহাৰ কৰিব নোৱাৰোঁ। হে ইজৰাইল বংশ, চোৱা, যেনেকৈ কুমাৰৰ হাতত মাটি, তেনেকৈ মোৰ হাতত তোমালোক আছা। যি মুহূৰ্ততে তুমি কোনো এক জাতি আৰু কোনো এক ৰাজ্যৰ বিষয়ে উঘলা, ভঙা আৰু তাক বিনষ্ট কৰা কথা কওঁ, মই কোৱা সেই জাতিৰ যদি সেই মুহূৰ্ততে তেওঁলোকৰ দুষ্টতাৰ পৰা ঘূৰে, তেন্তে মই তেওঁলোকলৈ কৰিব খোজা অমংগলৰ পৰা মন পালতাম। আৰু যি মুহূৰ্ততে কোনো এক জাতি আৰু কোনো এক ৰাজ্যৰ বিষয়ে সজা আৰু ৰোৱা কথা কওঁ, সেই মুহূৰ্ততে যদি সেই জাতিয়ে মোৰ বাক্য পালন নকৰি মোৰ সাক্ষাতে কু আচৰণ কৰে, তেন্তে মই তেওঁলোকলৈ কৰিব খোজা মংগলৰ পৰা মন পালতাম। এই হেতুকে এতিয়া তুমি যিহুদাৰ লোকসকলক আৰু জেৰুচালেম নিবাসীসকলক কোৱাগৈ, জিহুৱাই এইদৰে কৈছে, চোৱা, মই তোমালোকৰ বিৰুদ্ধে মংগল চিন্তা কৰিছোঁ আৰু তোমালোকৰ অহিতে কল্পনা কৰিছোঁ। তোমালোক প্ৰতিজনে নিজ নিজ কুপথৰ পৰা ওলোটা, নিজ নিজ পথ আৰু কাৰ্য শুধৰোৱা। কিন্তু তেওঁলোকে কয়, কি কাম আছে, কিয়নো আমি নিজ নিজ কল্পনা অনুসাৰে চলিম, আৰু প্ৰতিজনে নিজ নিজ দুষ্ট মনৰ কঠিনতা অনুসাৰে কাৰ্য কৰিম। এই হেতুকে জিহুৱাই এইদৰে কৈছে, তোমালোকে এতিয়া জাতিসমূহৰ মাজত সোধা, এনে কথা কোনে শুনিলে? কুমাৰী ইজৰাইলে অতিশয় নোম সিঁয়ৰি যোৱা কাৰ্য কৰিলে। লিবানুনৰ হিমে জানো দেশৰ মাজত থকা এই পৰ্বতকেইটাক ত্যাগ কৰে, বা দূৰৰ পৰা বৈ অহা শীতল জলৰ জুৰি জানো শুকায়, কিয়নো মোৰ প্ৰজাসকলে মোক পাহৰিলে, তেওঁলোকে অসাৰ দেৱতাবোৰৰ উদ্দেশ্যে ধূপ জ্বলালে, আৰু তেওঁলোকৰ দেশ আচৰিতৰ আৰু সদায় ইচ ইচ কৰাৰ বিষয় কৰিবৰ বাবে নবন্ধা পথ সৰু সৰু বাটত ফুৰাবলৈ সেইবোৰে তেওঁলোকৰ বাটত প্ৰাচীন পথ উজুতি খুৱালে। যিকোনোৱে সেই দেশেদি যাব তেওঁ আচৰিত হৈ নিজৰ মূৰ জোকাৰিব, মই পূবফালৰ বতাহৰ দৰে শত্ৰুবোৰৰ আগত তেওঁলোকক ছিন্ন ভিন্ন কৰিম, তেওঁলোকৰ সংকটৰ কালত মই তেওঁলোকক মুখ নেদেখুৱাই পিঠি দেখুৱাম। তেতিয়া তেওঁলোকে ক'লে, আহা, আমি জিৰিমিয়াৰ অহিতে কুমন্ত্ৰণা কৰোঁ হওক, কিয়নো পুৰোহিতৰ পৰা ব্যৱস্থা, জ্ঞানীসকলৰ পৰা মন্ত্ৰণা আৰু ভাববাদীৰ পৰা বাক্য লুপ্ত নহ'ব, আহা, আমি জিভাৰে তাক প্ৰহাৰ কৰোঁ, তাৰ কোনো বাক্যত মন নিদিওঁ। হে জিহুৱা, মোলৈ মন দিয়া আৰু মোৰ বিপক্ষবোৰৰ কথা শুনা, উপকাৰৰ সলনি জানো অপকাৰ কৰা যাব, কিয়নো তেওঁলোকে মোৰ প্ৰাণলৈ গাত খান্দিলে, মই তেওঁলোকৰ পক্ষে হিত কথা কৈ তেওঁলোকৰ পৰা তোমাৰ ক্ৰোধ থমাবলৈ তোমাৰ আগত কেনেকৈ থিয় হৈছিলোঁ তাক সোঁৱৰণ কৰা। এই হেতুকে তুমি তেওঁলোকৰ সন্তানসকলক দুৰ্ভিক্ষত সমৰ্পণ কৰা আৰু তেওঁলোকক তৰোৱালৰ হাতত শুধাই দিয়া। তেওঁলোকৰ স্ত্ৰীসকল পুত্ৰহীনা আৰু বিধৱা হওক, তেওঁলোকৰ পুৰুষবোৰ মহামাৰীত মৰক আৰু তেওঁলোকৰ ডেকাবোৰ যুদ্ধত তৰোৱালৰ দ্বাৰাই হত হওক। তুমি তেওঁলোকলৈ অকস্মাতে সৈন্য এদল আনিলে তেওঁলোকৰ ঘৰবোৰৰ পৰা এটি চিঞৰ শুনা যাওক, কিয়নো তেওঁলোকে মোক ধৰিবলৈ এটা গাঁত খান্দিলে আৰু মোৰ ভৰিলৈ ফাণ্ড পাতিলে। তথাপি হে জিহুৱা, মোক বধ কৰাবলৈ মোৰ সৈতে কৰা তেওঁলোকৰ সকলো মন্ত্ৰণা তুমি জানি আছা। তুমি তেওঁলোকৰ অপৰাধ ক্ষমা নকৰিবা, নাইবা তেওঁলোকৰ পাপ তোমাৰ দৃষ্টিৰ পৰা মচি নেপেলাবা। কিন্তু তেওঁলোকক তোমাৰ আগত উজুতি খুৱাই পেলোৱা হওক। তুমি নিজ ক্ৰোধৰ সময়ত তেওঁলোকলৈ কাৰ্য কৰা।